এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। দ্বিতীয় এডভান্টেজ আসামৰ সামৰণিৰ অন্তত অহা 2-3 মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এডভান্টেজ আসামৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ বিথিকাসমূহ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। প্ৰদৰ্শনীখনৰ অসম অতীত বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক পেভিলিয়নত অংশগ্ৰহণ কৰা বিথিকাসমূহ পৰিদৰ্শন কৰি তেওঁ কয় যে ৰাজ্যখনত ষ্টাৰ্ট আপ খণ্ডত শেহতীয়াকৈ বহু উল্লেখনীয় কাম সম্পন্ন হৈছে। এই প্ৰদৰ্শনী কাইলৈ সন্ধিয়া 6 বজালৈকে দৰ্শকৰ বাবে মুকলি থাকিব। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত 9ম শ্ৰেণীৰ পৰাই কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে ঘোষণা কৰিছে। উত্তৰ লখিমপুৰত কালি এখন সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে টাটাৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত নতুনত্বৰ সূচনা কৰিব বিচাৰিছে। ইয়াৰ অংশস্বৰূপে 9ম, 10ম, 11ম আৰু 12ম শ্ৰেণীত নতুনকৈ 11টা ঐচ্ছিক বিষয় অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক এডভান্স মাৰ্কেটিং, ছেমি কণ্ডাক্টৰ, মেচিন লাৰ্ণিং আদি বিষয়ক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে 400 কোটি টকা ব্যয় কৰিব। ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহত উন্নত মানৰ শিক্ষা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে 43খন ITR শিক্ষাৰ্থীয়ে লাভ কৰা প্ৰমাণ পত্ৰখন 10ম শ্ৰেণী উত্তীৰ্ণৰ সমপৰ্যায়ৰ হ'ব। আনহাতে পলিটেকনিকত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক 12ম শ্ৰেণী উত্তীৰ্ণৰ মৰ্যাদা দিয়া হ'ব বুলিও তেওঁ কয়। তেওঁলোকে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। অনাগত সময়ত ৰাজ্যৰ 11টা বিভাগত কাৰিকৰী শিক্ষা প্ৰদানৰ বিষয়েও চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিশিষ্ট পদাৰ্থ বিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপণৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে 28 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে 1930 চনত নবেল বঁটা লাভ কৰিছিল। শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে 2024 আৰু 2025 বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্ৰাপ্ত বিজ্ঞানী, যুৱ বিজ্ঞানী, উদ্ভাৱক আৰু প্ৰতিষ্ঠানসমূহলৈ অভিনন্দন জনাইছে। উল্লেখযোগ্য যে 2024 আৰু 2025 বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা প্ৰাপকসকলৰ নাম কালি ঘোষণা কৰা হয়। IIT গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক প্ৰফেচাৰ ড০ গৌতম বৰুৱালৈ 2024 বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা শিতানত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত জীৱনজোৰা কৃতিত্বৰ বাবে বঁটা আগবঢ়োৱা হৈছে। IIT গুৱাহাটীৰ ইলেক্ট্ৰনিক্স আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড০ তন্ময় দত্তলৈ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে। একেদৰে 2025 বৰ্ষৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দিলীপ কুমাৰ চৌধুৰীলৈ জীৱনজোৰা কৃতিত্বৰ বাবে বঁটা আগবঢ়োৱা হৈছে। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞানৰ বাবে আন্তঃ বিশ্ববিদ্যালয় কেন্দ্ৰ পুনেৰ গৱেষক ড০ অনসুমান বৰগোহাঁইলৈ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে। কাজিৰঙাত কালিৰে পৰা আন্তঃৰাষ্ট্ৰীয় হস্তি স্বাস্থ্য চিকিৎসা প্ৰশিক্ষণ তথা দেশৰ প্ৰথম হস্তি চিকিৎসা শিবিৰ আৰম্ভ হৈছে। কাজিৰঙাৰ কহৰাত অৱস্থিত বন বিভাগৰ মহিচন্দ্ৰ মিৰি প্ৰেক্ষাগৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে কালি বন্তি প্ৰজ্বলন কৰি এই হাতীৰ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে। বেচৰকাৰী সংস্থা ৱাইল্ড লাইফ এছ'এছ'ৰ উদ্যোগত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজিত এই অনুষ্ঠানত 25 গৰাকী পশু চিকিৎসকক প্ৰশিক্ষণ দিয়া হয়। যোৰহাট থিয়েটাৰৰ 130 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এই বছৰ প্ৰতিষ্ঠা দিৱসত 1929 চনত যোৰহাট থিয়েটাৰৰ সদস্যপদ গ্ৰহণ কৰা বিশিষ্ট নাট্যকাৰ চন্দ্ৰ গগৈক স্মৰণ কৰা হ'ব। পাপৰি কবি গণেশ চন্দ্ৰ গগৈয়ে 1934 চনত শকুনি প্ৰতিশোধ নাটকখন ৰচনা কৰিছিল। আফগানিস্তান আজি লাহোৰৰ গাদ্দাফী ষ্টেডিয়ামত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। ইপিনে পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।